মই কৈছোঁ নে মই 50,000 বছৰৰ মূৰত আহোঁ আৰু মোৰ মাকীজনী মই লৈ আহোঁ। মোৰ মাকীজনীৰ কথাটো কওঁ শুন, মমীহঁতৰ অৱস্থা বৰ বিপত্তিজনক আছিলে। অমল গোস্বামী, বিমল গোস্বামী, বিমলে ৰাস্তাত বহি মুচি চাই থাকে টংটঙীয়া ৰ'দত, বুজিছা? তাহাঁতৰ অৱস্থা এনেকুৱা দুৰ্গতিজনক আছিলে। তাতে আগতে এজনী ছোৱালী বাচিলে, বাকী ল'ৰাকেইটা গোটেইকেইটা মৰিলে এটাৰ পিছত এটা। মমী জন্ম হোৱাৰ পিছৰ পৰা তাহাঁতৰ জয় জয় মই মই অৱস্থা হৈ গ'ল। এইজনী সাক্ষাৎ পাৰ্বতী হয়, সেইকাৰণে তাইক বিক্ৰী কৰি আকৌ কিনি লৈছে, কিজানি মৰি যায়, ইমান ভয় সোমাই গৈছে, তাৰমানে ইমান ল'ৰা ছোৱালী মৰিছে, বুজিছ? নিজুৱে অমল আৰু নিজুৱে বিক্ৰী কৰি দিছে, বিক্ৰী কৰি কোনোবা এজনী বাইক বিক্ৰী কৰিছে, বাইকজনীক আকৌ 5 টকা দি কিনি লৈছে ছোৱালীজনী। তাৰপিছত তাহাঁতৰ জয় জয় মই মই অৱস্থা হৈ গ'ল, তাৰপিছত বাপেকটো মৰি থাকিলে। হা, গতিকে মই আৰু মমী 50,000 বছৰৰ মূৰে মূৰে এবাৰ আহোঁ আৰু এটা ঠিক কৰি থৈ যাম, ভাল। মই জানো মই কোন হয়, কিন্তু মোক কোনেও চিনি নাপায়, আৰু মমীকো কোনেও চিনি নাপায়, তাইকো চিনি নাপায়, মোকো চিনি নাপায়, তাইকো চিনি নাপায়। আৰু এটা প্ৰব্লেম কি, তাই নিজকেই চিনি নাপায়, কাৰণ মই ত্ৰিগুণময়ী মায়ে তাতে মাইকী মানুহ ভৰাই দিছোঁ। নহয় পাৰ্বতীয়ে কেতিয়াও, পাৰ্বতীয়েতো আগতে কৈছে মে তো মনুষ্য যোনি মে জন্ম হোৱা মেৰে কো কেচা বতায়, ইচিলিয়ে উচক মে বোলতা হওঁ যাও নাহাকে আও, যাও নাহাকে আও, যাও নাহাকে আও, ফিৰ ভি উচক পতা নাই চলতা। আৰু জব মে উচক কুছ বোলনে যাতা হওঁ ৱো সো জাতে হে, অমৰনাথ গুহা মে ৱো সো গে, হয় না? মই যে বোল ৰহা থা মেৰা বাত শুনকে ৱো সো গা, ইচিলিয়ে উচকা ৱো জ্ঞান নাই হে আৰু কবি নাই ৰহেংগে। ইচিলিয়ে কোই ভি লৰকিয়া জো হে না, ইয়াহ লৰকিয়া বহুত সাৰে লৰকিয়া হে না, লৰকিয়া কো ৱো তত্ত্ব জ্ঞান কবি সম্ভৱ নাই হোগে, কবি নাই হোগে, সমঝে?